Iya, Akah Bani. মন্ত্রী কইছো অংকুৰ জ্যোতি শর্মায়। এতিয়াৰ প্ৰধানমন্ত্ৰীসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ জেউৰত নয়দা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী অহা সোমবাৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত নমোৱাৰ প্ৰমাণভাৱে অসম আৰু পুডুচেৰীৰ দলীয় কৰ্মীসকলক সম্বোধন কৰিব। ডাব্লিউ টিৰ আলোচনাৰ জৰিয়তে উবেৰ অংশ সৃষ্টি হোৱা ভাৰসাম্য ভূমিকা দূৰ কৰা উচিত বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মন্তব্য কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাছিয়ে দেশখনৰ ভূমিকা গুৰুত্বপূৰ্ণ স্থান লক্ষ্য কৰিছিল আক্ৰমণৰ বাবে ইজৰাইলে গুৰুত্ব মূল্য কৰিব লাগিব বুলি সকীয়াই দিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ উল্লেখযোগ্য সংস্কৰণ আজি সন্ধিয়া বেংগালুৰুত আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ জেৱৰত নয়দা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে। তেওঁ লগতে 40 একৰ ভূমি সামৰি তদাৰক, মেৰামতি আৰু নৱীকৰণ সুবিধা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে এয়া বিকশিত উত্তৰ প্ৰদেশ, বিকশিত ভাৰত অভিযানৰ এটা নতুন অধ্যায়। তেওঁ কয় যে বিমানবন্দৰৰ পৰা আগ্ৰা, মথুৰা, আলিগড়, গাজিয়াবাদ, ইটাৱা আৰু ফৰিদাবাদকে ধৰি পশ্চিম উত্তৰ প্ৰদেশৰ ভালেমান জিলা উপকৃত হ'ব। বিমানবন্দৰটোৱে অঞ্চলটোৰ খেতিয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা যুৱ প্ৰজন্মৰ বাবে ভালেমান নতুন সুযোগ লৈ আহিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ জেৱৰ বিমানবন্দৰ উত্তৰ প্ৰদেশৰ প্ৰগতি আৰু উন্নয়নৰ প্ৰতীক হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰায় 11,200 কোটি টকা ব্যয় সাপেক্ষে এই বিমানবন্দৰটো নিৰ্মাণ কৰা হৈছে। নয়দা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেশৰ সৰ্ববৃহৎ গ্ৰীণফিল্ড বিমানবন্দৰসমূহৰ অন্যতম। বিমানবন্দৰটোৰ উদ্বোধন দেশক গোলকীয় বিমান পৰিবহণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। বিমানবন্দৰটোৰে বছৰি 2,50,000 মেট্ৰিক টন সামগ্ৰী সৰবৰাহ কৰিব পৰা যাব আৰু এই পৰিমাণ প্ৰায় 18,00,000 মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ থল আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা সোমবাৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত নমো এপৰ মাধ্যমেৰে অসম আৰু পুডুচেৰীৰ দলীয় কৰ্মীসকলক সম্বোধন কৰিব। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে বিগত দশকত অসমৰ প্ৰগতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে আৰু ৰাজ্যখন সকলো ক্ষেত্ৰত উন্নয়নমুখী যাত্ৰাৰ বাবে জনাজাত হৈ পৰিছে। শ্ৰীমোদীয়ে কয় যে এনে উন্নয়নমূলক কাম কাজৰ বাবে জনসাধাৰণে দ্বৈত ইঞ্জিনযুক্ত NDA চৰকাৰক পৰৱৰ্তী 5 বছৰৰ বাবে সুযোগ দিয়াৰ সিদ্ধান্ত লৈছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ আন এটা পোষ্টত কয় যে দ্বৈত ইঞ্জিনযুক্ত NDA চৰকাৰে বিগত 5 বছৰত পুডুচেৰীৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে পুডুচেৰীৰ দলীয় কৰ্মীসকলৰ সৈতে আলোচনা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। বিশ্ব বাণিজ্য সংস্থা WTOৰ আলোচনাৰ জৰিয়তে উৰুগুৱে ৰাউণ্ডত সৃষ্টি হোৱা ভাৰসাম্যহীনতা দূৰ কৰা উচিত বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মন্তব্য কৰিছে। তেওঁ কয় যে সকলো সদস্য ৰাষ্ট্ৰই উৎপাদন সামৰ্থ্য বৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি আৰু গোলকীয় বাণিজ্যত ভাগ লোৱাৰ উপযুক্ত সুযোগ লাভ কৰা উচিত। মন্ত্ৰীগৰাকীয়ে কয় যে বহুপাক্ষিক ব্যৱসায় প্ৰণালীৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত উদ্ভাৱন, বিকাশ আৰু সুযোগৰ সমবিতৰণ সুনিশ্চিত কৰিব লাগে। গোলকীয় বাণিজ্যৰ ক্ষেত্ৰত WTOৰ কেন্দ্ৰীয় ভূমিকা বজাই ৰখাৰ বাবে গঠনমূলক সহযোগিতা অব্যাহত ৰখাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে শ্ৰীগোৱেলে দোহাৰে। কেবিনেটত অনুষ্ঠিত 4th মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত ভাগ লোৱাৰ সুযোগতে শ্ৰীগোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি জেমিছন গ্ৰীৰকে ধৰি কেইবাখনো দেশৰ নেতাক সাক্ষাৎ কৰে। শ্ৰীগোৱেলে কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুকো দেখা কৰে আৰু নতুনকৈ সম্পাদিত ভাৰত কানাডা সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পৰ্কেও আলোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্থানত ইজৰাইলে আক্ৰমণ কৰাৰ পাছত ইজৰাইলে এক গুৰুতৰ মূল্য ভৰিব লাগিব বুলি ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাছিয়ে সকীয়াই দিছে। ইজৰাইলী সেনাই কয় যে দেশখনৰ বায়ুসেনাই ইৰাণৰ খুনদাব হেভি ৱাটাৰ কমপ্লেক্স আৰু ইয়াজাদত এটা ইউৰেনিয়াম প্ৰসংস্কৰণ কেন্দ্ৰত আক্ৰমণ চলায়। ইফালে ইৰাণৰ আণৱিক শক্তি কেন্দ্ৰই এই আক্ৰমণ নিশ্চিত কৰে যদিও ইয়াত কোনো হতাহতি হোৱা নাই আৰু তেজস্ক্ৰিয় ৰশ্মি নিৰ্গত হোৱা নাই বুলি প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত আৰাঘাছিয়ে কয় যে ইজৰাইলে লু উদ্যোগ আৰু এটা শক্তি কেন্দ্ৰকে ধৰি বৃহৎ উদ্যোগিক আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে। ইৰাণৰ সেনাই কয় যে দেশখনৰ শক্তিখনক লক্ষ্য কৰি আমেৰিকা আৰু ইজৰাইলে জোৰ সৈতে খেলিছে। নেপালৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ শুভেচ্ছামূলক বাৰ্তাৰ বাবে ধন্যবাদ জনাইছে। তেওঁ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা আৰু শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰে। বলেন্দ্ৰ শ্বাহে কয় যে ভাৰতৰ সৈতে সম্পৰ্ক গভীৰ কৰিবলৈ আৰু দুয়োখন দেশৰ জনতাৰ মাজত সমৃদ্ধিৰ উত্তৰণ ঘটাবলৈ নিবিড়ভাৱে কাম কৰিবলৈ তেওঁ আগ্ৰহী। ৰাষ্ট্ৰীয় স্বতন্ত্ৰপাৰ্টীৰ সংসদীয় দলৰ নেতা বলেন্দ্ৰ শ্বাহে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক অভিনন্দন জনাইছিল। নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক আজি গ্ৰেপ্তাৰ কৰা হয়। বিগত বৰ্ষৰ ছেপ্টেম্বৰত দেশখনত জেনজি আন্দোলনৰ সময়ত তেওঁ চৰকাৰে কঠোৰভাৱে দমন কৰাৰ অভিযোগত অলি আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক গ্ৰেপ্তাৰ কৰা হয়। নেপালৰ বলেন্দ্ৰ শ্বাহ নেতৃত্বাধীন নৱনিৰ্বাচিত চৰকাৰখনে জেনজি আন্দোলন তদন্ত আয়োগৰ প্ৰতিবেদন ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ এদিনৰ পাছতেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। তদন্ত আয়োগখনে ফৌজদাৰী অপৰাধৰ অধীনত অলি লেখক আৰু অন্যান্যসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। অলি গ্ৰেপ্তাৰৰ পাছতেই তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ সখীক চিকিৎসালয়লৈ লৈ যোৱা হয়। উল্লেখযোগ্য যে দেশখনত সংঘটিত জেনজি আন্দোলনত 66 গৰাকী লোকৰ মৃত্যু হৈছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এদিনীয়া ভ্ৰমণসূচীৰে আজি ঝাৰখণ্ডত উপস্থিত হৈছে। তেওঁ আজি পুৱা খুন্তিৰ উলিহাটো গাঁৱত উপস্থিত হয়। তাত তেওঁক ভগৱান বিৰচা মুণ্ডাৰ জন্মস্থানত পৰম্পৰাগতভাৱে আদৰণি জনোৱা হয়। উপৰাষ্ট্ৰপতিগৰাকীয়ে ভগৱান বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে আৰু তেওঁৰ উত্তৰপুৰুষসকলৰ সৈতে বাৰ্তালাপ কৰে। এই কাৰ্যসূচীত শ্ৰী ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পৰিয়ালৰ এগৰাকী সদস্য সুখৰাম মুণ্ডাক সন্মান জনায় আৰু তেওঁলোকৰ পৰিয়ালৰ বিষয়ে অৱগত হয়। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি আই আই এম ৰাঁচীৰ 15 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু মেধাৱী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাব। আজি পুৱা ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দিল্লী অভিমুখী এখন ইণ্ডিগ' বিমানে জৰুৰীকালীন অৱতৰণ কৰে। বিমানখনৰ এটা ইঞ্জিন বিকল হোৱাৰ সন্দেহ কৰা হৈছিল। 161 যাত্ৰীৰে বিমানখন বিশাখাপট্টনমৰ পৰা আহি আছিল। দিল্লী অগ্নিসেৱা কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আজি পুৱা 10:53 তেওঁলোকে জৰুৰীকালীন অৱতৰণৰ খবৰ লাভ কৰে আৰু তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক যন্ত্ৰ প্ৰেৰণ কৰে। তেওঁলোকে লগতে কয় যে বিমানখন নিৰাপদে অৱতৰণ কৰে আৰু কোনো ক্ষয় ক্ষতি হোৱা নাই। ইয়েমেনৰ ৰাজধানী চানা 2014 চনৰ পৰা নিয়ন্ত্ৰণত ৰখা হুতি বিদ্ৰোহে আজি নিচেই পুৱা ইজৰাইলক লক্ষ্য কৰি প্ৰথমটো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ফলত পশ্চিম এছিয়াত আঞ্চলিক সংঘাত অধিক তীব্ৰতৰ ঘটিছে। ইৰাণ আৰু হিজবুলৰ মাজত কালি গোটেই নিশা ভয়াৱহ গুলীবৰ্ষণ হয়। আজি পুৱাৰ ভাগতে হুতি বিদ্ৰোহীয়ে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি যুদ্ধ অধিক তীব্ৰতৰ কৰি তোলে। যুদ্ধৰ বাবে বিৰিচেবা আৰু ইৰাণৰ প্ৰাথমিক পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ সমীপৰ এলেকাত 3 বাৰকৈ চাইৰেনৰ শব্দ শুনা যায়। ছৌদি আৰৱৰ সৈতে দীৰ্ঘকালীন সংঘৰ্ষ বিৰতিৰ বাবে হুতি বিদ্ৰোহীসকলে পূৰ্বতে যুদ্ধত প্ৰত্যক্ষভাৱে জড়িত হোৱা নাছিল। অৱশ্যে বিদ্ৰোহীসকলৰ সামৰিক মুখপত্ৰই ইৰাণলৈ সমৰ্থন আগবঢ়াবলৈ কৈছে। উইছৰ নায়াগাৰ জিলাত যোৱা নিশা এটা পথ দুৰ্ঘটনাত 4 গৰাকী মহিলাকে ধৰি 5 গৰাকী ব্যক্তি নিহত আৰু 40 জনতকৈ অধিক লোক আহত হয়। 60 গৰাকী যাত্ৰীক কঢ়িয়াই লৈ অনা এখন ব্যক্তিগত টুৰিষ্ট বাছে নিয়ন্ত্ৰণ হেৰুৱাই হনুমান ঘাটিত দুৰ্ঘটনাত পতিত হয়। আহতসকলক দাসপাল্লা কমিউনিটি হেলথ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে। প্ৰায় 15 গৰাকী গুৰুতৰভাৱে আহত লোকক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ 19 সংখ্যক সংস্কৰণ আজি সন্ধিয়া বেংগালুৰুত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি চেন্নাইৰ এম এ চিন্নাস্বামী ষ্টেডিয়ামত যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ধুমাজোৰাই প্ৰতিযোগিতাখন অহা 31 মেত সমাপ্ত হ'ব। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দলৰ নতুন অধিনায়ক ৰজত পাটিদৰ নেতৃত্বত খিতাপ অক্ষুণ্ণ ৰখাৰ যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কামিনছে আঘাতৰ বাবে খেলৰ পৰা আঁতৰি থকা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নেতৃত্ব ঈশান কিশানে গ্ৰহণ কৰিব। চেন্নাই ছুপাৰ কিংছৰ কিংবদন্তী খেলুৱৈ এম এছ ধোনীয়ে ভৰিৰ আঘাতৰ বাবে প্ৰতিযোগিতাৰ প্ৰথম দুসপ্তাহ ভাগ ল'ব নোৱাৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে পূৰ্বৰ দৰে এইবাৰ আই পি এল উদ্বোধনী অনুষ্ঠান আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে। বিগত বৰ্ষৰ জুনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় উদযাপনত ষ্টেডিয়ামৰ বাহিৰত হোৱা হেঁচা খেলাত 11 জন ক্ৰিকেট প্ৰেমীৰ মৃত্যু ঘটিৰ সন্মান জনাই বি চি চি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। নিহত ক্ৰিকেট প্ৰেমীকেইগৰাকীৰ সোঁৱৰণত এইবাৰৰ প্ৰতিযোগিতাত ষ্টেডিয়ামত স্থায়ীভাৱে 11খন আসন খালী ৰখা হ'ব বুলি বি চি চি আইয়ে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। বাতৰি শেষ কৰাৰ আগে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ জমুৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী অহা সোমবাৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ ওপৰত নমো এপৰ মাধ্যমেৰে অসম আৰু পুডুচেৰীৰ দলীয় কৰ্মীসকলক সম্বোধন কৰিব। WTOৰ আলোচনাৰ জৰিয়তে উৰুগুৱে ৰাউণ্ডত সৃষ্টি হোৱা ভাৰসাম্য হীনতা দূৰ কৰা উচিত বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মন্তব্য কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাগাছিয়ে দেশখনৰ বহিতাৰ গুৰুত্বপূৰ্ণ স্থান লক্ষ্য কৰিছিল আক্ৰমণৰ বাবে ইজৰাইলে গুৰুতৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ 19 সংখ্যক সংস্কৰণ আজি সন্ধিয়া বেংগালুৰুত আৰম্ভ হ'ব। আমাৰ ৰেডিঅ' বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।